নমস্কাৰ, এই আকাশবাণী গুৱাহাটী। বিয়লি আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই। পশ্চিমবংগৰ নিউ জলপাইগুৰিত সংঘটিত ৰেল দুৰ্ঘটনাত অসমৰ কোনো লোক হতাহতৰ তথ্য এই পৰ্যন্ত লাভ কৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এই দুৰ্ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে কথা পতাৰ লগতে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ৰেল বিভাগৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। ৰাজ্যৰ কোনো লোক দুৰ্ঘটনাটোত আহত হলে চিকিৎসাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনত আজি পুৱা সংঘটিত ৰেল দুৰ্ঘটনাত 8গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 30গৰাকী লোক আহত হয়। নিউ জলপাইগুৰি ৰেল ষ্টেচনৰ সমীপত শিয়ালদহলৈ গৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু এখন মালবাহী ৰেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ৰেল বিভাগৰ সূত্ৰই জনোৱা অনুসৰি মালবাহী ৰেলৰ ছিগনেল পোৱাৰ আগেয়ে ৰাওনা হয় আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ পাছফালে খুন্দা মাৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দলে যাত্ৰীসকলক উদ্ধাৰ কৰে। যাত্ৰীসকলক খাদ্য আৰু পানীৰ যোগান ধৰি থকা হৈছে। দুৰ্ঘটনাটোত ৰেলখনৰ ক্ষতিগ্ৰস্ত নোহোৱা ডবাসমূহ মালদালৈ ৰাওনা হৈছে। ইপিনে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। দুৰ্ঘটনা সম্পৰ্কীয় তথ্যৰ বাবে ৰেল বিভাগে বিভিন্ন স্থানত হেল্প ডেস্ক স্থাপন কৰিছে। শিয়ালদহ ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ হৈছে 0332350743 0332343326। আলুৱাবাৰী ৰোডৰ জৰুৰীকালীন নম্বৰ 8170034235, কিষণগঞ্জৰ 7542028020, ডালখোলাৰ 8170034228, বাইছৈ 7541806358, চামচিৰ জৰুৰীকালীন নম্বৰ হৈছে 0351326590। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকটাত্মীয়লৈ 2,00,000 টকা আৰু আহতসকললৈ 50,000 টকাৰ এককালীন সাহায্যৰ বিষয়েও ঘোষণা কৰিছে। আনহাতে ৰেল বিভাগৰ তৰফৰ পৰা দুৰ্ঘটনাত নিহতৰ নিকটাত্মীয়লৈ 10,00,000, গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকললৈ 2,50,000 আৰু সামান্যভাৱে আহতসকলক 50,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে। ৰেল দুৰ্ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কাটিহাৰ নিউ জলপাইগুৰি খণ্ডৰ ৰেল যাতায়াত প্ৰভাৱিত হৈছে। ডিব্ৰুগড় নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ, হাওৰা নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি 24খন ৰেলৰ যাত্ৰাপথ সলনি কৰি নিউ জলপাইগুৰি শিলিগুৰি বাগডোকৰা আলুৱাবাৰী ৰেল শাখাৰ পথেৰে যাতায়াতৰ ব্যৱস্থা কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ইছলামধৰ্মী লোকসকলে আজি ধৰ্মীয় ৰীতি নীতিৰে ঈদ উজ জোহা উদযাপন কৰিছে। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। প্ৰতিকূল বতৰকো নেওচি পুৱা ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো ঈদৰ উৎসাহ পৰিলক্ষিত হৈছে। জালুকবাৰী, মাছখোৱা, আমবাৰী, হাতীগাঁও আদিকে ধৰি কেইবাটাও স্থানত ঈদৰ নামাজ সম্পন্ন হয়। প্ৰতিকূল বতৰৰ বাবে ঈদৰ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন প্ৰান্ততো ঈদ উজ জোহা উদযাপন কৰা হয়। বৰষুণৰ বাবে জিলাখনৰ ঈদগাহ মৈদানবোৰত সীমিত সংখ্যক লোকৰ উপস্থিতিত সমূহীয়া নামাজ অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অহা 20 জুনত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে চলিত বছৰৰ বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰিব। তদুপৰি অসমৰ কলা সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হ'ব। 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হ'ব। আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাক্ৰমে চলিত বছৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা, সংগীত শিল্পী সৰস্বতী ভট্টাচাৰ্যক, অমল প্ৰভা দাস বঁটা, শিক্ষয়িত্ৰী তথা শিল্পী বন্দনা দত্তক, চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, বিশিষ্ট সমাজসেৱিকা ডঃ সুনীতা চাংকাকতিক আৰু মামণি ৰয়চম গোস্বামী বঁটা, বিশিষ্ট সাহিত্যিক ডঃ কৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হ'ব। একেদৰে চলিত বছৰৰ ছৈয়দ আব্দুল মালিক বঁটা, সাহিত্যিক জয়ন্ত মাধৱ বৰা, আহমদ আলী বাছকান্দি বঁটা, তৰেণ চন্দ্ৰ বড়ো, গণেশ গগৈ বঁটা, বিশিষ্ট কবি আনিছু জামানক আৰু বীৰ ৰাঘৱ মৰাণ বঁটা, সাহিত্যিক সমাজসেৱী জীৱেশ্বৰ মহানক প্ৰদান কৰা হ'ব। বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।